এয়া আকাশবাণী গুৱাহাটী। আজি সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মণিপুৰৰ নিৰাপত্তা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক, 2030 চনৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতিৰ ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, কেন্দ্ৰীয় চৰকাৰে কৃষিখণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ, মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰুৰ এন চিন্নাস্বামী ষ্টেডিয়ামত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ, আৰু ICC চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাত গ্ৰুপ বিৰ লীগ পৰ্যায়ৰ চূড়ান্ত খেলত আজি ইংলেণ্ডৰ দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 180 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে জিন্তি ৰাণী ডেকা। এতিয়া শুনক বিতং বাতৰি। মণিপুৰৰ নিৰাপত্তা ব্যৱস্থাক লৈ নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত এখন উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত হয়। বৈঠকত শ্ৰীশ্বাহে অহা 8 মাৰ্চৰ ভিতৰত ৰাজ্যখনৰ সকলো পথত জনসাধাৰণৰ বাধাহীনভাৱে আহ যাহ নিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়াৰ উপৰি মুক্ত আহ যাহত বাধাৰ সৃষ্টি কৰাসকলৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও নিৰ্দেশ দিয়ে। তেওঁ বৈঠকত মণিপুৰৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ লগতে সীমান্ত প্ৰৱেশ পথৰ দুয়োফালে বেৰ নিৰ্মাণৰো নিৰ্দেশ দিয়ে। শ্ৰীশ্বাহে কয় যে মণিপুৰত শান্তি ঘূৰাই আনিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ জনসাধাৰণক প্ৰয়োজনীয় সকলো সহায় আগবঢ়াব বুলি তেওঁ মন্তব্য কৰে। মণিপুৰক মাদক দ্ৰব্যমুক্ত কৰাৰ বাবে নিচাজাতীয় সামগ্ৰীৰ নেটৱৰ্ক সম্পূৰ্ণৰূপে উৎখাত কৰিবলৈ তেওঁ বিষয়াসকলক নিৰ্দেশ দিয়ে। মণিপুৰৰ ৰাজ্যপাল অজয় কুমাৰ ভাল্লা, গৃহ সচিব গোবিন্দ মোহনৰ লগতে চোৰাংচোৱা সংস্থাৰ শীৰ্ষ বিষয়াসকল এই বৈঠকত উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি শাসন বলবৎ হোৱাৰ পাছত এয়া মণিপুৰত প্ৰথমখন উচ্চস্তৰীয় বৈঠক। অসম চৰকাৰে 2030 চনৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে উপনীত হোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত সামাজিক মাধ্যমত এটা বাৰ্তাযোগে কয় যে অসমে এই বছৰ 6 লাখ কোটি টকাৰ GSDP প্ৰাপ্ত কৰাৰ দিশত আন্তৰিকতাৰে কাম কৰি থকাৰ লগতে অৰ্থনীতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰিকল্পনা যুগুত কৰিছে। তেওঁ আজি অসম বাজেট 2025 সন্দৰ্ভত আলোচনা কৰিবলৈ এখন গুৰুত্বপূৰ্ণ বৈঠকতো অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰে কৃষিখণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। কৃষি আৰু গ্ৰাম্য সমৃদ্ধি বিষয়ক এখন বাজেট পৰৱৰ্তী ৱেবিনাৰত দিয়া ভাষণত শ্ৰীমোদীয়ে কয় যে এখন উন্নত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত দেশৰ দৃষ্টিভংগী অত্যন্ত স্পষ্ট। কেন্দ্ৰীয় চৰকাৰে এনে এখন ভাৰত গঢ়াৰ দিশে অগ্ৰসৰ হৈছে যত কৃষকসকলৰ সমৃদ্ধি আৰু সবলীকৰণ নিশ্চিত হ'ব বুলি তেওঁ কয়। কৃষিক উন্নয়নৰ প্ৰথমটো ইঞ্জিন বুলি অভিহিত কৰি তেওঁ কয় যে চৰকাৰে কৃষকসকলক মৰ্যাদাপূৰ্ণ স্থান দিছে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি যোজনাৰ অধীনত 3,75,000 কোটি টকা প্ৰদান কৰা হৈছে বুলি উল্লেখ কৰে। তেওঁ কয় যে চৰকাৰে কেন্দ্ৰীয় বাজেটত ঘোষণা কৰা ধন ধান্য কৃষি যোজনাৰ অধীনত দেশৰ ন্যূনতম কৃষি উৎপাদন থকা 100খন জিলাক সামৰি লোৱা হৈছে। সম্প্ৰতি দেশৰ কৃষি উৎপাদন অভিলেখ পৰ্যায়ত আছে বুলি তেওঁ মন্তব্য কৰে।
আজ ভাৰত কা কৃষি উৎপাদন ৰেকৰ্ড স্তৰ পৰ হে 10-11 চাল পহলে যে কৃষি উৎপাদন 265 মিলিয়ন টন কে কৰিব থা বো অব বঢ়কৰ 330 মিলিয়ন টন সে জ্যাদা হো গয়া হে। ইসি তৰহ বাগবানী মে জুড়া উৎপাদন বঢ়কৰ 350 মিলিয়ন টন সে জ্যাদা হো গয়া হে। ये हमारी सरकार के बीज से बाजार तक की अप्रोच का परिणाम है। कृषि सुधार, किसानों का सशक्तिकरण और मजबूत वैल्यू चेन ने इसे संभव बनाया है। अब हमें देश के एग्रीकल्चर पोटेंशियल का पूरा इस्तेमाल करके और भी बड़े टारगेट तय पाने तक पहुंचना है। इसी दिशा में हमने बजट में पीएम धन धान्य कृषि योजना का ऐलान किया है।
कामरूपी लोकगीतर जशस्वी शिल्पी रामेश्वर पाठकर आज उपजा दिन।
ओ पोखी रोया जा
আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। 1938 চনৰ আজিৰ দিনটোতে বৰপেটা জিলাৰ ভেল্লাত জন্মগ্ৰহণ কৰা শিল্পীগৰাকীয়ে বৰপেটাতে বৰগীতৰ প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰি পাছলৈ লোকসংগীতৰ সাধনাৰ সৈতে জড়িত হৈ পৰে। আকাশবাণী গুৱাহাটীৰ স্বীকৃত শিল্পী তথা শ্ৰোতাৰ আদৰৰ শিল্পীগৰাকীয়ে পত্নী ধনদা বৰ্মনৰ সৈতে পৰিৱেশন কৰা গীতসমূহ কেইবাখনো গ্ৰামোফোন ৰেকৰ্ডত পানীবদ্ধ হৈছিল। অসমৰ উপৰি দেশৰ বিভিন্ন প্ৰান্তত কামৰূপী লোকগীতৰ প্ৰসাৰৰ ক্ষেত্ৰত শিল্পীগৰাকীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। ৰাজহ দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই শিল্পীগৰাকীৰ উপজাতিনত শ্ৰদ্ধা নিবেদন কৰি দিয়া বাৰ্তাত কয় যে অসমৰ গ্ৰাম্য সমাজৰ জীৱনশৈলী আৰু মাটিৰ সুৰক প্ৰতিগৰাকী অসমীয়াৰ বুকুলৈ কঢ়িয়াই নিয়া মহান শিল্পীগৰাকী তেওঁৰ সৃষ্টিৰ মাজেৰে আমাৰ মাজত চিৰকাল জীয়াই থাকিব। কামৰূপী লোকগীতক নিজৰ অনন্য গায়নশৈলীৰে দেশজুৰি জনপ্ৰিয় কৰা শিল্পীগৰাকীৰ গীতসমূহ আজিও শ্ৰোতাৰ বাবে সমানে প্ৰিয় হৈ আছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জিন্তি ৰাণী ডেকাৰ পৰা।
কাইলৈ ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ পবিত্ৰ ৰমজান মাহ আৰম্ভ হ'ব। কেন্দ্ৰীয় হিলাল সমিতি অসমেও কাইলৈ ৰমজানৰ প্ৰথম ৰোজা আৰম্ভ হ'ব বুলি জানিবলৈ দিছে। সমিতিৰ সভাপতি আৰু সম্পাদকে আমাৰ সংবাদদাতাক জনোৱা মতে কালি সন্ধিয়া অসম তথা দেশৰ অন্য প্ৰান্তত আকাশত ৰমজান মাহৰ জোন দেখা নোযোৱাৰ পৰিপ্ৰেক্ষিতত কাইলৈহে ৰমজান মাহ আৰম্ভ হ'ব। হিলাল সমিতিৰ তথ্য অনুসৰি কাইলৈ প্ৰথম দিনটোত গুৱাহাটীৰ বাবে চেহেৰিৰ সময় পুৱা 4:30, ইফতাৰৰ সময় আবেলি 5:25, মৰিগাঁও আৰু জাগিৰোডৰ বাবে চেহেৰিৰ সময় পুৱা 4:27, ইফতাৰৰ সময় আবেলি 5:22, নগাঁও আৰু তেজপুৰৰ বাবে চেহেৰিৰ সময় পুৱা 4:26 আৰু ইফতাৰৰ সময় আবেলি 5:21 ধাৰ্য কৰা হৈছে। এইবেলি ধাৰ্য কৰা ফিতৰাৰ পৰিমাণ হ'ল 1633 গ্ৰাম ঘেঁহু বা তাৰ মূল্য। গোৱালপাৰা জিলাতো ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ মাজত ব্যাপক উৎসাহ উদ্দীপনা দেখা গৈছে। ফল মূল, চেৱৈ, খেজুৰ, মিঠাই আদি সুস্বাদু খাদ্যৰে জিলাখনৰ হাট বজাৰসমূহ ভৰি পৰিছে। আজি সন্ধিয়া ইছলাম ধৰ্মাৱলম্বী লোকসকলে তাৰাবিহ নামাজ কৰিছে। উল্লেখযোগ্য যে ৰমজান হ'ল আত্মশুদ্ধিৰ মাহ আৰু ইয়াৰ জৰিয়তে বিশ্ব শান্তি কামনা কৰা হয়। ৰমজান মাহ শেষ হোৱাৰ পাছতে ঈদ উল ফিতৰ উদযাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ জলচেত কাৰ্যসূচীৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি কোকৰাঝাৰ জিলাত গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ উদ্যোগত ভূ সম্পদ বিভাগে জলচেত যাত্ৰা কাৰ্যসূচীৰ আয়োজন কৰে। জিলাখনৰ আয়ুক্ত মাচান্দা পাৰ্টিন আৰু জিলা ভূমি সংৰক্ষণ সংমণ্ডলৰ বিষয়াসকল এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত পৰিৱেশৰ বহন ক্ষমতা আৰু জল সংৰক্ষণৰ ক্ষেত্ৰত জলচেত কাৰ্যসূচীৰ গুৰুত্বৰ বিষয়ে উল্লেখ কৰা হয়। এই অনুষ্ঠানতে উদ্যান শস্য ৰোপণ আৰু অন্য গছৰ পুলি ৰোপণ কৰা হয়। অনুষ্ঠানত দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে পানীৰ দীৰ্ঘস্থায়ী বহন ক্ষমতা নিশ্চিত কৰা আৰু গ্ৰামাঞ্চলত উপাৰ্জনৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত জলচেত ব্যৱস্থাপনা প্ৰকল্পসমূহে বিশেষ ভূমিকা পালন কৰিব বুলি আশা প্ৰকাশ কৰে। উল্লেখযোগ্য যে দেশৰ 27খন ৰাজ্য আৰু 2টা কেন্দ্ৰীয় শাসিত অঞ্চলক সামৰি জলচেত যাত্ৰা কাৰ্যসূচী লোৱা হৈছে। যোৱা মাহৰ 17 তাৰিখে এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছিল। তৃতীয় পৰ্যায়ৰ অৰুণোদয় আঁচনিৰ শুভাৰম্ভ কৰাৰ পূৰ্বে বৰপেটা জিলাত বৰ্তমানৰ হিতাধিকাৰীসকলৰ শেহতীয়া তথ্য পৰীক্ষা প্ৰক্ৰিয়া অব্যাহত আছে। তৃতীয় পৰ্যায়ৰ অৰুণোদয়ত হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তিকৰণ সন্দৰ্ভত আজি জিলা প্ৰশাসনৰ সৈতে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। এই সভাত অৰুণোদয় আঁচনিৰ সংশোধিত তালিকা শীঘ্ৰে চূড়ান্ত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। উল্লেখযোগ্য যে জিলাখনৰ একাংশ চৰকাৰী চাকৰি থকা পৰিয়ালে অৰুণোদয় আঁচনিৰ সুবিধা গ্ৰহণ কৰি থকাৰ তথ্য পোহৰলৈ আহিছে। ইয়াৰ পাছতে এনে হিতাধিকাৰীৰ তথ্য সংগ্ৰহ কৰি জিলা প্ৰশাসনে নাম কৰ্তন প্ৰক্ৰিয়া অব্যাহত ৰাখিছে। নাম কৰ্তন প্ৰক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে জিলাখনৰ নতুন হিতাধিকাৰীৰ নাম অন্তৰ্ভুক্তি কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে আজিৰ সভাখনত হিতাধিকাৰীৰ সংশোধিত তালিকা প্ৰস্তুতৰ অগ্ৰগতিৰ বুজ লয়। ৰাজ্যখনৰ সংবাদ জগতত এটা পৰিচিত নাম নিতুমণি শইকীয়া। উত্তৰ অসমৰ এখন সৰু চহৰৰ পৰা অহা এজন তীক্ষ্ণদী যুৱক এদিন আকাশবাণী গুৱাহাটী কেন্দ্ৰলৈ আহি প্ৰচাৰ মাধ্যমৰ সৈতে কিদৰে জড়িত হৈছিল আৰু পৰৱৰ্তী কালত কিদৰে ৰাজ্যৰ টেলিভিছন সংবাদ মাধ্যমত নিজৰ পৰিচয় দাঙি ধৰিবলৈ সমৰ্থ হৈছিল সেই বিষয়ে তেওঁৰ নিজৰ মুখেৰে শুনিবলৈ পাব আজি নিশা 8:02 আমাৰ দৃষ্টিপাত অনুষ্ঠানত। অনুষ্ঠানটোৰ পৰিকল্পনা, প্ৰযোজনা আৰু সাক্ষাৎ গ্ৰহণ ৰাজীৱ লোচন বৰঠাকুৰৰ। অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত গুৱাহাটী মহকুমাৰ প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত চানমাৰীত অৱস্থিত শিক্ষক ভৱনত আজি এখন বিশেষ বৈঠক অনুষ্ঠিত হয়। এই অভিৱৰ্তনত ৰাজহুৱা শিক্ষা ব্যৱস্থাৰ প্ৰচাৰ আৰু বাস্তৱতাৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ অভাৱ, বিভিন্ন উৎসৱ পাৰ্বণৰ নামত পাঠদানৰ ক্ষতি, সময়মতে সকলো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক বিনামূলীয়া পাঠ্যপুথি বিতৰণ সম্পূৰ্ণ নকৰা, স্নাতক শিক্ষকৰ 8,700 টকা গ্ৰেড পে ঘূৰাই দিয়া, টিউটৰসকলক শিক্ষকৰ মৰ্যাদা দিয়া, মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষা বছৰি অনুষ্ঠিত কৰা, বিশেষ নিযুক্তি প্ৰক্ৰিয়াৰে নিযুক্ত শিক্ষকৰ প্ৰাপ্য আদায় দিয়া আজি সমস্যাবোৰৰ বিষয়ে আলোচনা কৰা হয়। প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টিৰ বাবে জনোৱা ৰাইজৰ আহ্বানক সঁহাৰি দি গ্ৰহণ কৰা কেবিনেট সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে অভিৱৰ্তনত আলোচনা কৰা হয়। অভিৱৰ্তনত গ্ৰহণ কৰা প্ৰস্তাৱসমূহ অহা 10 মাৰ্চত মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ সহযোগত কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দেশজুৰি প্ৰতিটো অঞ্চলত যোৱা 20 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ অসংক্ৰামক ৰোগ চিনাক্তকৰণৰ বাবে বিশেষ স্বাস্থ্য পৰীক্ষা অভিযান গ্ৰহণ কৰিছে। এই উদ্দেশ্যে মৰিগাঁও জিলাৰ প্ৰতিটো স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈ আছে। স্বাস্থ্য শিবিৰত 30 বছৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিৰ ৰক্তচাপ, মধুমেহ, মুখগহ্বৰ, স্তন আৰু জৰায়ুৰ কৰ্কট ৰোগৰ পৰীক্ষা কৰা হৈছে। শিবিৰৰ জৰিয়তে বৰ্তমানলৈ জিলাখনত 15,000তকৈ অধিক ৰক্তচাপত আক্ৰান্ত ৰোগী চিনাক্ত কৰাৰ লগতে 14,000তকৈ অধিক লোকৰ দেহত মধুমেহ ধৰা পৰিছে। গুৱাহাটীৰ বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভৱনত আজি ৰাজ্যিক বিজেপিৰ নৱনিৰ্বাচিত জিলা আৰু মণ্ডল সভাপতিসকলৰ বিশেষ সাংগঠনিক কৰ্মশালা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি এল সন্তোষৰ লগতে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াও উপস্থিত থাকে। দিলীপ শইকীয়াই দলটোক শক্তিশালী কৰাৰ স্বাৰ্থত সকলোকে ঐক্যবদ্ধ হ'বলৈ সভাত আহ্বান জনায়। সমাগত পঞ্চায়ত নিৰ্বাচন, স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন সন্দৰ্ভতো তেওঁ জিলা মণ্ডল সভাপতিসকলক ভালেমান পৰামৰ্শ আগবঢ়ায়। তৃণমূল পৰ্যায়ত দলটোক অধিক শক্তিশালী কৰা সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। সভাত ৰাজ্যৰ 39খন জিলা তথা 433টা মণ্ডলৰ নৱনিৰ্বাচিত সভাপতিসকলে অংশগ্ৰহণ কৰে। ইপিনে সোণাপুৰত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহৰ এখন বৈঠক অনুষ্ঠিত হয়। এই বৈঠকত 2026 চনৰ বিধানসভা নিৰ্বাচন, মিত্ৰতা আদি বিষয়সমূহে স্থান লাভ কৰিছে বুলি আমাৰ সংবাদদাতাই জনাইছে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
ৰাজ্যৰ বান আৰু খহনীয়া সমস্যা সমাধানৰ লক্ষ্যৰে মন্ত্ৰী পীযুষ হাজৰিকাই আজি জলসম্পদ বিভাগৰ বিষয়া কৰ্মচাৰীসকলৰ সৈতে বৈঠকত মিলিত হয়। গুৱাহাটীৰ বশিষ্ঠৰ অসম জলভৱনত আয়োজিত এই বৈঠকত জ্যেষ্ঠ বিষয়া, ঠিকাদাৰসকলৰ সৈতে বিভাগীয় কামত জড়িত কেইবাগৰাকী ব্যক্তিয়ে অংশ লয়। বৈঠকত মন্ত্ৰীগৰাকীয়ে বান আৰু খহনীয়া ব্যৱস্থাপনা প্ৰাধিকৰণ অসমৰ অধীনত বিভিন্ন শিতানত চলি থকা আৰু অনাগত দিনত সম্পন্ন হ'বলগীয়া কামসমূহৰ বিষয়ে বুজ লয়। বান আৰু খহনীয়া প্ৰতিৰোধী কামসমূহ নিয়াৰিকৈ তথা ক্ষিপ্ৰতাৰে সম্পাদন সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। এই বৈঠকত বান খহনীয়া প্ৰতিৰোধী কামৰ বাবে পৰ্যাপ্ত পৰিমাণে জিঅ' বেগ, পাৰ্কোপাইন আদি প্ৰয়োজনীয় সামগ্ৰী, সকলো স্থানতে প্ৰয়োজনীয় সামগ্ৰীৰ লভ্যতাকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। ধেমাজিৰ আৰ্থ সামাজিক সংস্থা ভোগ জোৰাই আজি জোনাইৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী বগাৰাম দেউৰীক জীয়াঢল উপত্যকা বঁটা প্ৰদান কৰে। জিলাখনৰ মাছখোৱা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত সাংস্কৃতিক কৰ্মীগৰাকীক এই বঁটা প্ৰদান কৰা হয়। এই অনুষ্ঠানত ধেমাজিৰ বৰদলনিৰ বি এফ চি প্ৰাথমিক বিদ্যালয়ৰ বৈষ্ণৱ পণ্ডিত, শিক্ষাবিদ বনমালী দেৱগোস্বামী সোঁৱৰণী, অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয়ৰ বিশেষ বঁটা আগবঢ়োৱা হয়। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰুৰ এন চিন্নস্বামী ষ্টেডিয়ামত আজি দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। আই চি চি চেম্পিয়ন্ছ ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বি লীগ পৰ্যায়ৰ চূড়ান্ত খেলত আজি ইংলেণ্ডে দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 180 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। কৰাচীত অনুষ্ঠিত খেলখনত ইংলেণ্ডে প্ৰথমে বেট ধৰি 38 অভাৰ আৰু 2টা বলত আটাইকেইটা উইকেট হেৰুৱাই 179 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকাই এই বাতৰি যুগুতোৱাৰ পৰলৈ 8 অভাৰত 1টা উইকেট হেৰুৱাই 43 ৰাণ সংগ্ৰহ কৰি খেলি আছিল। এইখন খেলত জয়লাভ কৰিলে বা খেলখন টাই হলে দক্ষিণ আফ্ৰিকা ছেমিফাইনেলত প্ৰৱেশ কৰাটো নিশ্চিত হ'ব। আকাশবাণী গুৱাহাটী কেন্দ্ৰই কাইলৈ শোণিতপুৰ জিলাৰ ঢেকিয়াজুলিৰ ত্ৰিমূৰ্তি ভৱনত দেশৰ কথা দেশৰ গান শীৰ্ষক এটা বিশেষ অনুষ্ঠানৰ আয়োজন কৰিছে। এই অনুষ্ঠানত চাইবাৰ অপৰাধ সম্পৰ্কত বক্তৃতা প্ৰদান কৰিব উপ আৰক্ষী অধীক্ষক পিংকী দাসে। ইয়াৰ পাছতে জ্যেষ্ঠ সংগীত শিল্পী জে পি দাস আৰু দুৰ্গাময় বৰাই গীত পৰিৱেশন কৰিব। সন্ধিয়া 6:05ৰ পৰা নিশা 8 বজালৈ এই অনুষ্ঠান কেন্দ্ৰৰ মহাবাহু শাখা আৰু ইয়াৰ ফেচবুক পেজত পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব। এই অনুষ্ঠানৰ মাজতে 6:45ত সন্ধিয়াৰ আঞ্চলিক বাতৰি আৰু 7:10ৰ বাতৰি প্ৰচাৰিত হ'ব। দেওবাৰে সন্ধিয়া 7:45ত প্ৰচাৰ হ'বলগীয়া সংবাদ চলন্তিকাৰ প্ৰচাৰ অৱশ্যে বন্ধ থাকিব। মণিপুৰৰ নিৰাপত্তা সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অধ্যক্ষতাত উচ্চ পৰ্যায়ৰ বৈঠক। 2030 চনৰ ভিতৰত 10 লাখ কোটি টকাৰ অৰ্থনীতি ৰাজ্য হিচাপে পৰিগণিত হোৱাৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। কেন্দ্ৰীয় চৰকাৰে কৃষিখণ্ডৰ উন্নয়ন আৰু গ্ৰাম্য সমৃদ্ধিৰ দ্বৈত লক্ষ্যত উপনীত হোৱাৰ দিশত অগ্ৰসৰ হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰকাশ। মহিলাৰ প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাত বেংগালুৰুৰ এন চিন্নস্বামী ষ্টেডিয়ামত দিল্লী কেপিটেলছ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ বিৰুদ্ধে অৱতীৰ্ণ। আৰু আই চি চি চেম্পিয়ন্স ট্ৰফী ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ বি লীগ পৰ্যায়ৰ চূড়ান্ত খেলত আজি ইংলেণ্ডৰ দক্ষিণ আফ্ৰিকাক জয়ৰ বাবে 180 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। 7:10 শুনিবলৈ পাব।